এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ তৎপৰতা, বিধানসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদ আৰু AIUDF দলৰ প্ৰাৰ্থী তালিকা ঘোষণা, সন্তান দত্তক লোৱা মাতৃসকল প্ৰসূতিকালীন ছুটিৰ বাবে যোগ্য হ'ব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে গঠন কৰা 11-জনীয়া সমিতিৰ আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে তৎপৰতা অৱলম্বন কৰিছে। বৰপেটা জিলাত আজি জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ উদ্যোগত ৰাজনৈতিক দলসমূহৰ লগত এখন বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকত জিলাখনৰ নিৰ্বাচনী আয়োগৰ পঞ্জীয়নভুক্ত সকলো দলৰ প্ৰতিনিধি উপস্থিত থাকে। জিলাখনৰ আয়ুক্ত ৰোহন কুমাৰ ঝাৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়। আসন্ন বিধানসভা নিৰ্বাচনক লৈ আজি বজালী জিলাৰ আয়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰেও সংবাদমেল আয়োজন কৰি জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। জিলাখনৰ অন্তৰ্গত বজালী সমষ্টি আৰু ভৱানীপুৰ সৰভোগ সমষ্টিৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত বুলি সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুযায়ী নিৰ্বাচনী কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ লগতে জিলাখনত আদৰ্শ ভোটদান কেন্দ্ৰ আৰু মহিলাসকলৰ দ্বাৰা পৰিচালিত ভোটদান কেন্দ্ৰৰো ব্যৱস্থা থাকিব বুলি আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
বৰপেটা জিলাত দুটা এছেম্বলি সমষ্টি আছে, এটা হ'ল 21 নম্বৰ ভৱানীপুৰ সৰভোগ আৰু 26 নম্বৰ বজালী। 21 নম্বৰ ভৱানীপুৰ সৰভোগ সমষ্টিটোত আমাৰ পলিং ষ্টেচনৰ সংখ্যা হৈছে 270 আৰু এই 270টা পলিং ষ্টেচন 147টা পলিং লোকেশ্যনত হ'ব। তাতে আমাৰ টোটেল ভোটাৰৰ সংখ্যা বৰভোগ ভৱানীপুৰ সৰভোগত টোটেল ভোটাৰৰ সংখ্যা হৈছে 215,000। তার ভিতর মেল ফিমেল প্রায় সমান সমান 1,08,000 1,07,000। 26 নম্বর বজালীত আমার 223টা পলিং স্টেশন আছে, লোকেশন আছে 157টা, ভোটারের সংখ্যা হয়েছে 1,65,000। তার ভিতর মেল ফিমেল ওয়ান্স এগেইন একে প্রায় 82,000।
নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনো সাজু হৈ উঠিছে। জিলা প্ৰশাসনৰ ফালৰ পৰা নিৰ্বাচনৰ দায়িত্ব থকা ৰিটাৰ্ণিং বিষয়া গৌৰৱ কুমাৰ দাসে আজি এখন সংবাদমেল আয়োজন কৰি নিৰ্বাচনৰ বাবে জিলাখনৰ একমাত্ৰ মানকাছৰ বিধানসভা সমষ্টিত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা তথা আচৰণ বিধি সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে। কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধানসভা নিৰ্বাচন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আয়ুক্তগৰাকীয়ে কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী প্ৰস্তুতি আৰু জিলাখনৰ ভোটগ্ৰহণ কেন্দ্ৰ তথা নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰে। জিলাখনত 1,218 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ লগতে 120টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বুলি তেওঁ উল্লেখ কৰে। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে জিলাখনত 1,319টা অস্ত্ৰ শস্ত্ৰ জমা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
কামৰূপ মহানগৰ জিলাৰ গোটেইকেইটা সমষ্টিৰ নমিনেশ্যন হেংৰাবাৰীত স্থিত DC অফিচ ইয়াতে প্ৰেৰণ কৰা হ'ব আৰু ইয়াতে আৰু চেম্বাৰ বনোৱা হৈছে। এই আৰু চেম্বাৰত এক্সেপ্ট ফৰ পাব্লিক হলিডে 16 তাৰিখৰ পৰা 23 তাৰিখলৈকে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 3 বজালৈকে নমিনেশ্যন পেপাৰ কেণ্ডিডেটছে ছাবমিট কৰিব পাৰিব। 23rd 3 বজালৈকে নমিনেশ্যন প্ৰচেছটো চলিব। 24th 24 মাৰ্চ তাৰিখে স্ক্ৰুটিনি হ'ব 11 বজাত। তাৰ পিছতো দুদিন টাইম থাকিব উইথড্ৰৱেল অফ কেণ্ডিডেটৰ কাৰণে। ইতিমধ্যে 26 মাৰ্চ 3 বজালৈকে যোনে নমিনেশ্যন দিছে তেনেকুৱা কেণ্ডিডেটে যদি বিচাৰে উইথড্ৰ কৰিবলৈ, তেওঁ 3 বজাত 26 মাৰ্চলৈকে পাৰিব।
শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ 3টা সমষ্টিত শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে। জিলাখনৰ 95 নম্বৰ ডিমৌ বিধানসভা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা 1,78,390 গৰাকী। ইয়াৰে 87,716 গৰাকী পুৰুষ ভোটাৰ, 90,673 গৰাকী মহিলা ভোটাৰ আৰু 1 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যৰে জিলা প্ৰশাসনে ইতিমধ্যে গঠিত নিৰ্বাচনী কোষসমূহ সষ্টম কৰি তুলিছে। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে আজি অসম জাতীয় পৰিষদ দলে 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। খোৱাং সমষ্টিৰ প্ৰাৰ্থী হ'ব দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ। বৰহমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব দলটোৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁয়ে। বজালী সমষ্টিত দিলীপ বৰুৱা, ডিব্ৰুগড় সমষ্টিত মাইনাক পাত্ৰ, বিন্নাকান্দি সমষ্টিত ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, সৰুপথাৰত জীৱন চুতীয়া আৰু পলাশবাৰীত পংকজ লোচন গোস্বামীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত শদিয়া আৰু কেন্দ্ৰীয় গুৱাহাটী সমষ্টিৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেলত উল্লেখ কৰে। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে আজি AIUDF দলে 12 সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। ঘোষণা কৰা তালিকাত বিন্নাকান্দি সমষ্টিত বদৰুদ্দিন আজমল, গোৱালপাৰা পূব সমষ্টিত হাফিজ বছিৰ আহমেদ, ধুবুৰীত নজৰুল হক, দলগাঁৱত মজিবুৰ ৰহমান, চেঙা সমষ্টিত আশ্ৰাফুল হুছেইন, চামগুৰি সমষ্টিত আব্দুল আজিজ, দক্ষিণ কৰিমগঞ্জত চেহাবুদ্দিন, চমৰীয়া সমষ্টিত ইমদাদ হুছেইন, গোলকগঞ্জত জামছেৰ তালুকদাৰ, বিজনী মুচুখা বসুমতাৰী, ৰহা সমষ্টিত মুকুট দাস আৰু ৰামকৃষ্ণনগৰ সমষ্টিত ডঃ অনুপ কুমাৰ দাস তালুকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বেও দলটোৱে 9 সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল। এতিয়ালৈকে দলটোৱে মুঠ 21 সমষ্টিৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে তালাচী চলাই থকা হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত ফ্লাইং স্কোৱাডৰ দলে অভিযান চলাই আছে। এই দলসমূহে অসম মেঘালয় সীমান্তৱৰ্তী মিৰ্জুমলা দলঙত বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। কোনো লোকে নিৰ্বাচনী বিধি উলংঘা কৰি অবৈধ সামগ্ৰী নাইবা ধনৰ সৰবৰাহ কৰা মাত্ৰেই জব্দ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। অৱশ্যে জব্দ কৰা ধনৰ বৈধ নথিপত্ৰ দেখুৱাব পাৰিলে সেই ধন উভতাই দিয়া হ'ব বুলিও কোৱা হৈছে। উচ্চতম ন্যায়ালয়ে সন্তান দত্তক লোৱা মাতৃসকল প্ৰসূতিকালীন ছুটিৰ বাবে যোগ্য বিবেচিত হ'ব বুলি ৰায় দিছে। ন্যায়াধীশ জে বি পাৰ্ডিৱালৰ নেতৃত্বৰ বিচাৰপীঠে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি 3 মাহৰ ওপৰৰ সন্তান দত্তক লোৱা মহিলাসকলো ছুটিৰ বাবে যোগ্য বিবেচিত হ'ব বুলি ৰায় দিছে। আদালতে লগতে কেন্দ্ৰীয় চৰকাৰক প্ৰসূতি মাতৃৰ ছুটিৰ দৰে পিতৃত্বৰ ছুটিকো বৈধ কৰাৰ দিশত কাম কৰাৰ পোষকতা কৰে। সৰ্বোচ্চ ন্যায়ালয়ে শুনানিত প্ৰকাশ কৰা মতে পিতৃসকলেও সন্তানৰ প্ৰতিপালনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। ন্যায়ালয়ে সামাজিক সুৰক্ষা সংহিতাৰ সংশ্লিষ্ট ধাৰা বাতিল কৰে। উল্লেখযোগ্য যে এই ধাৰা অনুসৰি দত্তক লোৱা শিশুৰ ক্ষেত্ৰত মাতৃগৰাকী কেৱল 3 মাহলৈ ছুটিৰ ব্যৱস্থা আছিল। জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে গঠন কৰা 11-জনীয়া সমিতিয়ে আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে। ৰাজ্যিক মন্ত্ৰীসভাই কিছুদিন পূৰ্বে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে 10 বিঘা ভূমি সাংস্কৃতিক পৰিক্ৰমা বিভাগক আবণ্টন দিছিল। 10-জনীয়া দলটোৱে আজি সেই স্থানত উপস্থিত হৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত সবিশেষ বুজ লয়। দলটো উপস্থিত হোৱাৰ সময়ত শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে দলৰ সদস্য অনুৰাধা শৰ্মা পূজাৰী, পাৰ্থ সাৰথী মহন্ত, প্ৰাঞ্জল শইকীয়া, সুদৰ্শন ঠাকুৰ, বীৰেণ সিংহ আৰু পুলক বেনাৰ্জী উপস্থিত আছিল। ওদালগুৰি জিলাৰ টংলাৰ সাংস্কৃতিক অনুষ্ঠান দাপোন দ্য মিৰৰত আজিৰে পৰা দুদিনীয়াকৈ অভিনয়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ব্যৱহাৰিক অভিনয় বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে এম্বডিড পাৰফৰ্মেন্স শীৰ্ষক এই কৰ্মশালাত যোগদান কৰে। কৰ্মশালাখন অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তীয়ে উদ্বোধন কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনে আজি জিলাখনৰ পল্টন বজাৰত উচ্ছেদ অভিযান চলায়। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰত 9 বিঘা ভূমিত অবৈধভাৱে থকা 60টাৰো অধিক বাসগৃহ উচ্ছেদ কৰা হয়। ডিব্ৰুগড় ন্যায়িক আদালতে 2022 চনৰ প্ৰদান কৰা ৰায়ৰ ভিত্তিত অঞ্চলটোৰ ফণী বন্দৰ ভূমিত এই উচ্ছেদ অভিযান চলায়। ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান আজিৰে পৰা জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি কৰা হ'ব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে জ্যেষ্ঠ নাগৰিকসকলক অমৃত উদ্যানৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে সামাজিক আৰু বিনোদনমূলক কাম কাজত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে উদ্যানখন মুকলি কৰি দিয়া হৈছে। জ্যেষ্ঠ নাগৰিকসকলৰ অমৃত উদ্যানত এই ভ্ৰমণ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাতায়াতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ তৎপৰতা। বিধানসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদ আৰু AIUDF দলৰ প্ৰাৰ্থী তালিকা ঘোষণা। সন্তান দত্তক লোৱা মাতৃসকল প্ৰসূতিকালীন ছুটিৰ বাবে যোগ্য হ'ব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে গঠন কৰা 11-জনীয়া সমিতিৰ আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।